আকাশবাণী বাতৰি শুনিছো জিন্তিৰাণি দেখায়। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সংসদৰ উভয় সদনত বাংলাদেশৰ স্থিতি সম্পৰ্কে বিবৃতি দিব। চৰকাৰে কৈছে যে দেশত বিগত 10 বছৰত বাওপন্থী উগ্ৰবাদ চকুত লগা ধৰণ হ্ৰাস পাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সন্মানাৰ্থে আজি ফিজিৰ ৰাজধানী চুবাত ভাৰতীয় সম্প্ৰদায়ৰ সদস্য আৰু মুখ্যসকলে আয়োজন কৰা সমূহীয়া অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে। আৰু ভাৰতীয় খেলুৱৈসকলে আজি পেৰিছ অলিম্পিকৰ হকী, এথলেটিকছ, টেবুল টেনিছ আৰু মল্লযুদ্ধত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ভাৰতীয় পুৰুষ হকী দলটোৱে নিশা 4:30 বজাত জাৰ্মানীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সংসদৰ উভয় সদনত বাংলাদেশৰ স্থিতি সম্পৰ্কে বিবৃতি দিব। ডঃ জয়শংকৰে দিনৰ 2:30 বজাত ৰাজ্যসভাত আৰু 3:30 বজাত লোকসভাত বিষয়টো সন্দৰ্ভত বক্তব্য ৰাখিব। ইয়াৰ পূৰ্বে চৰকাৰে বাংলাদেশৰ স্থিতি সম্পৰ্কে আলোচনা কৰাৰ বাবে পুৱাৰ ভাগত এখন সৰ্বদলীয় বৈঠকৰ আহান কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে নেতাসকলক বাংলাদেশৰ শেহতীয়া ঘটনাক্ৰম সম্পৰ্কে অৱগত কৰে। ডঃ জয়শংকৰে সামাজিক মাধ্যমযোগে সৰ্বদলীয় বৈঠকত লাভ কৰা পূৰ্ণ সমৰ্থনৰ শলাগ লয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা বৈঠকত উপস্থিত থাকে। লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, তৃণমূল কংগ্ৰেছৰ নেতা সুদীপ বন্দ্যোপাধ্যায়, এন চি পিৰ শাৰদ পাৱাৰ গোটৰ সুপ্ৰিয়া সুলে আৰু আৰ জে ডিৰ নেত্ৰী মিছা ভাৰতী, এছ পি নেতা প্ৰফেচাৰ ৰাম গোপাল যাদৱ আৰু ডি এম কে টি আৰ বালু প্ৰমুখ্যে বিৰোধী পক্ষৰ ভালেসংখ্যক নেতাই বৈঠকত অংশ লয়। তদুপৰি কেন্দ্ৰীয় মন্ত্ৰী তথা জে ডি ইউ নেতা লল্লন সিং, কেন্দ্ৰীয় মন্ত্ৰী তথা জে ডি এছ নেতা এইচ ডি কুমাৰস্বামী, কেন্দ্ৰীয় মন্ত্ৰী তথা টি ডি পিৰ নেতা ৰামমোহন নাইডু আৰু এল জে পিৰ আৰৰ অৰুণ ভাৰতীয়ে বৈঠকত ভাগ লয়। চৰকাৰে কৈছে যে দেশত বিগত 10 বছৰত বাওপন্থী উগ্ৰবাদ চকুত লগা ধৰণে হ্ৰাস পাইছে। 2014 চনৰ মেৰ পৰা চলিত বৰ্ষৰ এপ্ৰিলৰ মাজৰ সময়ছোৱাত বাওপন্থী উগ্ৰবাদজনিত ঘটনা 2004ৰ পৰা 2014 চনৰ এপ্ৰিলৰ তুলনাত 53% হ্ৰাস পাইছে। লোকসভাত আজি পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই কথা প্ৰকাশ কৰে। তেওঁ বাওপন্থী উগ্ৰবাদ প্ৰভাৱিত জিলাৰ সংখ্যাও সম্প্ৰতি 38লৈ হ্ৰাস পাইছে বুলি উল্লেখ কৰে। তেওঁ কয় যে দেশত 2013 চনত বাওপন্থী উগ্ৰবাদ প্ৰভাৱিত 126খন জিলা আছিল। বাওপন্থী উগ্ৰবাদ প্ৰভাৱিত এলেকাসমূহত হতাহত হোৱা অসামৰিক আৰু সুৰক্ষা বাহিনীৰ লোকৰ সংখ্যাও যথেষ্ট হ্ৰাস পাইছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে 2004ৰ পৰা 2014 চনৰ ভিতৰত বাওপন্থী উগ্ৰবাদজনিত ঘটনাত 1800ৰো অধিক সুৰক্ষাকৰ্মীয়ে প্ৰাণ হেৰুওৱাৰ বিপৰীতে বিগত 10 বছৰত এনে লোকৰ সংখ্যা 509লৈ হ্ৰাস পাইছে। ব্ৰিটেইনৰ চৰকাৰে কালি বিমানেৰে দেশ এৰি বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰা অশান্ত যুঁজৰ পৰিস্থিতিৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নেতৃত্বত তদন্তৰ আহান জনাইছে। বৈদেশিক সচিব ডেভিড লেনিয়ে কয় যে যুক্তৰাষ্ট্ৰই দক্ষিণ এছিয়াৰ দেশখনক শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক ভৱিষ্যৎ চাব বিচাৰে। তেওঁ কয় যে যোৱা দুসপ্তাহত বাংলাদেশত অভূতপূৰ্ব হিংসা দেখা গৈছে আৰু বহুজনৰ প্ৰাণহানি হৈছে। তেওঁ তদানীন্তন চৰকাৰৰ অধীনত সকলো পক্ষই একেলগে কাম কৰি শান্তি ঘূৰাই আনিবলৈ আহান জনাইছে। বৈদেশিক সচিব লেমিয়ে কয় যে বাংলাদেশৰ জনসাধাৰণে ৰাষ্ট্ৰসংঘৰ অধীনত বিগত কেইসপ্তাহমানত দেশখনত উদ্ভৱ হোৱা অশান্তিৰ সম্পূৰ্ণ আৰু স্বতন্ত্ৰ তদন্ত দাবী কৰিব পাৰে। উল্লেখ্য যে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই হাজাৰ হাজাৰ প্ৰতিবাদকাৰী বিক্ষোভ আৰু আক্ৰমণৰ ফলত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱন গণভৱন ত্যাগ কৰাৰ লগতে প্ৰধানমন্ত্ৰীত্বৰ পদো ত্যাগ কৰে। দেশখনত দেওবাৰে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সংঘাতৰ ফলত 90জনতকৈও অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰতকৈও বেছি লোক আঘাতপ্ৰাপ্ত হয়। দেশখনৰ ছাত্ৰসকলে চৰকাৰী চাকৰিত 1971 চনত দেশখনৰ স্বাধীনতাৰ যুঁজত ভাগ লোৱা মুক্তিযোদ্ধাৰ পৰিয়ালৰ লোকৰ আৰক্ষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কইম্বাটুৰৰ চুলুৰস্থিত বায়ুসেনা ঘাটিত আজিৰে পৰা তৰংগ শক্তি 2024 আন্তঃৰাষ্ট্ৰীয় বিমান অনুশীলন আৰম্ভ হ'ব। এই অনুশীলন চলিত মাহৰ 14 আগষ্টলৈ চলিব। আমেৰিকা, জাৰ্মানী, ফ্ৰান্স, অষ্ট্ৰেলিয়া, সংযুক্ত আৰব এমিৰেটছ আৰু ছিংগাপুৰকে ধৰি বিশ্ব 30খন দেশে অত্যাধুনিক যুদ্ধ বিমানেৰে অনুশীলন প্ৰদৰ্শন কৰিব। তেজাছ, ৰাফেল, মিৰাজ 2000, MiR-29 যুঁজাৰু বিমানে এই অনুশীলনত অংশ ল'ব। দ্বিতীয় পৰ্যায়ৰ অনুশীলন চলিত মাহৰ 29 তাৰিখৰ পৰা ছেপ্টেম্বৰ মাহৰ 14 তাৰিখলৈ ৰাজস্থানৰ বায়ুসেনা ঘাটিত অনুষ্ঠিত হ'ব। আজি এই অনুশীলন অনুষ্ঠান বিয়লি 3 বজাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ফিজিৰ ৰাজধানী চুগাত ভাৰতীয় সম্প্ৰদায়ৰ সদস্য আৰু মিত্ৰসকলে আয়োজন কৰা সমূহীয়া অভ্যৰ্থনা অনুষ্ঠানত সভাপতিত্ব কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে এখন সভাত সম্বোধন কৰি কয় যে তেওঁ ফিজিত থাকি ঘৰুৱা অনুভৱ কৰিছে আৰু দেশখনত বাস কৰা ভাৰতীয় মূলৰ লোকসকলে সংস্কৃতি আৰু মূল্যবোধ অক্ষত ৰখাৰ বাবে তেওঁ সুখী অনুভৱ কৰিছে। দিল্লীত দিৱস, ফিজিৰ বন্ধ দিন আৰু হিন্দী দেশখনৰ চৰকাৰী ভাষা বুলি জানিও ৰাষ্ট্ৰপতিগৰাকীয়ে আনন্দ প্ৰকাশ কৰিছে। ফিজিত থকা ভাৰতীয় লোকসকলে দেশখনৰ আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়নৰ বাবে বৰঙণি যোগোৱা বুলিও তেওঁ কয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰত আৰু ফিজিৰ ঐতিহাসিক সম্পৰ্কৰ অংশীদাৰ হোৱাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিত গোলকীয় দক্ষিণৰ স্বাৰ্থ আগত ৰাখি একেলগে মাত মাতি যাব বুলিও প্ৰকাশ কৰে। উল্লেখ যে ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰখনত দুদিনীয়া ৰাজ্যিক ভ্ৰমণত অংশগ্ৰহণ কৰিছে। কেৰালাৰ ৱায়নাডৰ সুচিপাৰাৰ ছানৰাইজ উপত্যকাত শৱদেহ বিচাৰি আজি পুৱা পুনৰ অভিযান আৰম্ভ কৰা হয়। এই অভিযানৰ বাবে দুগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত বন বিষয়া, বিশেষ অভিযান গোটৰ 4গৰাকী সদস্য আৰু 6গৰাকী সেনাকৰ্মীৰ এটা 12জনীয়া দলক বিমানেৰে দুৰ্গম অঞ্চলটোলৈ প্ৰেৰণ কৰা হৈছে। শৱদেহ অনাৰ বাবে এখন হেলিকপ্টাৰ সাজু কৰি ৰখা হৈছে। ইপিনে 1,300গৰাকী সেনাকৰ্মী আৰু সহস্ৰাধিক স্বেচ্ছাসেৱকক লৈ গঠিত 40টা দলে আজি অষ্টম দিনাৰ বাবে অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ভূমিস্খলন বিধ্বস্ত অঞ্চলটোৰ পৰা কালি 6টা শৱদেহ উদ্ধাৰ কৰা হয়। অচিনাক্ত লোকৰ 27টা শৱদেহ আৰু 154টা ক্ষতবিক্ষত অংগ যোৱা নিশা পুথুমালাৰ কবৰস্থানত সমাধিস্থ কৰা হয়। চৰকাৰে চাইবাৰ অপৰাধ দমনৰ বাবে দেশৰ 1,92,00,000 চিম কাৰ্ড ব্লক কৰিছে। ৰাজ্যখনৰ প্ৰশ্নকালীন সময়ছোৱাত পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে চাইবাৰ জালিয়াতি দমনৰ বাবে চৰকাৰে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 9 আগষ্টৰ পৰা 15 আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত তিৰংগা পতাকা উত্তোলন কৰিবলৈ আহান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেলফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অভিযানে বিগত দুবছৰ ধৰি ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছে।
ইকানে সিকানে ময়ো নুশুনা নহয়।
তাকেই অলপ আগতীয়াকৈ সাজু হৈ থাকিব পাৰিলে যোৱাবাৰৰ দৰে ক্ষতি নহলহেঁতেন।
কিন্তু এই খবৰবোৰ বা কিমান সঁচা সঠিক তথ্য গম পোৱা হলে
গাঁওবোৰে আপোনাক দিব সঠিক তথ্য। বানপানীৰ আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা সন্দৰ্ভত বানপানীৰ আগজাননীসমূহ নিয়মিতভাৱে গাঁওবুঢ়ালৈ প্ৰেৰণ কৰা হয় যাতে গাঁওবুঢ়াই স্থানীয় ৰাইজক অৱগত কৰিব পাৰে তথা স্থানীয় গাঁওবুঢ়াৰ সহযোগত নিকটতম আশ্ৰয় শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত যোগাযোগ কৰক যাতে দুৰ্যোগৰ সময়ত আপোনাৰ অসুবিধা নহয়।
যিকোনো জৰুৰীকালীন খবৰ বা সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে টোল ফ্ৰী নম্বৰ 1070112 অথবা 1079 আৰু জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
খেলৰ বাতৰি। ভাৰতীয় খেলুৱৈসকলে আজি পেৰিছ অলিম্পিকৰ হকী, এথলেটিকছ, টেবুল টেনিছ আৰু মল্লযুদ্ধত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ভাৰতীয় পুৰুষ হকী দলটো জাৰ্মানীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰম্ভ হ'ব। ইপিনে যোৱাবাৰৰ চেম্পিয়ন নীৰজ চোপ্ৰাই আজি পুৰুষৰ জেভলিন থ্ৰত নিজৰ অভিযান আৰম্ভ কৰিব। খেলুৱৈগৰাকীয়ে ভাৰতীয় সময় অনুসৰি বিয়লি 3:30 বজাত গ্ৰুপ বিত যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডত অৱতীৰ্ণ হ'ব। একেটা ইভেণ্টতে এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰা কিশোৰ কুমাৰ জেনাই ফাইনেলত স্থান নিশ্চিত কৰিবৰ বাবে গ্ৰুপ এৰ যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডত কিছু সময়ৰ পাছত অৱতীৰ্ণ হ'ব। ইফালে ভাৰতৰ কিৰণ পাহালে ভাৰতীয় সময় অনুসৰি দিনৰ 2:30 বজাত মহিলাৰ 400 মিটাৰ দৌৰৰ ৰেপচিচ ৰাউণ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব। বাতৰি শেষ কৰাৰ বাবে প্ৰধান বাতৰি কেটি আকৌ এবাৰ। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সংসদৰ উভয় সদনত বাংলাদেশৰ স্থিতি সম্পৰ্কে বিবৃতি দিব। চৰকাৰে কৈছে যে দেশত বিগত 10 বছৰত বাওপন্থী উগ্ৰবাদ চকুত লগা ধৰণে হ্ৰাস পাইছে। আৰু ভাৰতীয় খেলুৱৈসকলে আজি পেৰিছ অলিম্পিকৰ হকী, এথলেটিকছ, টেবুল টেনিছ আৰু মল্লযুদ্ধত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আমাৰ এতিয়াৰ বাতৰি আজিলৈ ইমানতে শেষ হ'ল।